গছ গছনি পাহাৰ পৰ্বত আৰু এই সেউজী ধৰা প্ৰাকৃতিক উপকৰণে জড়িত এই আনন্দ নিজৰ মাটিক সতেজ কৰিম ৰখাম ভূমিস্খলন বন্য জীৱন ৰক্ষা কৰিম স্বচ্ছ হ'ব পৰিৱেশ স্বচ্ছ হ'ব পৰিৱেশ
প্ৰাকৃতিক সম্পদৰ সাৱধানতাৰে ব্যৱহাৰ কৰক তেতিয়াহে আমাৰ ভৱিষ্যত সোণোৱালী প্ৰাকৃতিক পৰিৱেশৰ ৰক্ষা তথা সংৰক্ষণ কৰক পৰিৱেশক প্ৰদূষণমুক্ত কৰি তোলক একত্ৰিত হৈ আহক কৰ্তব্য পালন কৰক পঞ্চায়তী ৰাজ মন্ত্ৰালয় ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে জাৰি